এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ 24,766গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি, ধেমাজি আৰু ডিব্ৰুগড়ত মন্ত্ৰী অশোক সিংহলৰ কেইবাটাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰযোগে আছুৰ চৰকাৰলৈ আহান, আৰু গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আজি দ্বাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ ভিৰ, বৰ্তমানলৈকে 6,30,00,000 টকাৰ কিতাপ বিক্ৰী। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ 24,766গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ সন্দৰ্ভত অৱগত কৰে। ডঃ শৰ্মাই ডিমৰীয়া সমষ্টিৰ উদ্যমী মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। মহিলাসকল আৰ্থিকভাৱে সবল হলে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত খচৰা ভোটাৰ তালিকা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত অভিযোগ থকাসকলে 22 জানুৱাৰীৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব।
খচৰাত যিসকলৰ আপত্তি থাকিব অহা 22 জানুৱাৰীলৈকে তেখেতসকলে ক্লেইমস এণ্ড অবজেকশ্যন দিব পাৰিব। সেইকাৰণে ডেমক্ৰেটিক দেশ এখনত যিহেতু সকলো সুবিধা থাকে, ৰাইজে যি কব খোজে কোৱাৰ এটা প্ৰক্ৰিয়া থাকে, গতিকে যিসকলৰ মনত এনেকুৱা সন্দেহ আছে মই আহ্বান জনাম যে 22 জানুৱাৰীৰ আগতে নিৰ্বাচনী আয়োগক আজিকালি আনকি ইমেইল জৰিয়তেও দিব পাৰি, গতিকে অভিযোগ দিয়ক আৰু মই ভাবো নিৰ্বাচনী আয়োগে অভিযোগসমূহ নিষ্পত্তি কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি চানচাৰীত এটা অনুষ্ঠানত 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বেজেৰা আৰু শুৱালকুছি অঞ্চলৰ 1,534গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ জীৱনৰ প্ৰাপ্তি আৰু আনন্দ উপলব্ধিৰ আজি এটা উল্লেখনীয় দিন বুলি অভিহিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ তথা অভিভাৱকসকলক অভিনন্দন জনায়। তেওঁ কয় যে সাম্প্ৰতিক প্ৰতিযোগিতাৰ যুগত নিজকে সফলভাৱে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি তুলিব লাগিব। অধ্যয়ন, আত্মবিশ্বাস, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি তেওঁলোকে একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক উচ্চাকাংক্ষী হবলৈ আৰু উচ্চাকাংক্ষা পূৰণৰ দৃষ্টিভংগী স্পষ্ট কৰিবলৈ আহ্বান জনায়। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। অসম প্ৰদেশ বিজেপিৰ 2026ৰ বিধানসভা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয় যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন কৰা হৈছে। তেওঁ লগতে ৰাজ্যজুৰি হবলগীয়া দেৱাল লিখন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি কয় যে কাইলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ ল'ব। ইপিনে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি সমিতি গঠন কৰিছে। সমিতিত সপ্তগিৰি শংকৰ উলাকা, ইমৰাণ মাছুদ আৰু ডঃ চিৰিভেল্লা প্ৰসাদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ দায়িত্বাহী AICCৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু AICCৰ সম্পাদকসকলো প্ৰাৰ্থী বাছনি সমিতিত সহযোগী সদস্য হিচাপে থাকিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ধেমাজিৰ জোনাই সমষ্টিত 3খন নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু 3খন উপস্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা উন্নত কৰি তোলাৰ লক্ষ্যৰে 2,43,00,000 টকা ব্যয় সাপেক্ষে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উপস্বাস্থ্য কেন্দ্ৰকেইটাৰ আধাৰশিলা স্থাপন কৰা হৈছে। ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সুস্থ অসম গঢ়াৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। স্বাস্থ্যৱান পৰিয়াল স্বাস্থ্যৱান সমাজৰ আধাৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সমাজে এখন শক্তিশালী ৰাজ্য গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ভালেসংখ্যক চিকিৎসক সৃষ্টি হৈছে আৰু ইয়াৰ জৰিয়তে চিকিৎসকৰ নাটনিৰ সমস্যা প্ৰায় সমাধান হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আজি কুলিবজাৰ অঞ্চলত এক নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আধাৰশিলা হ'ল। লগতে আজি দিনজোৰা কাৰ্যসূচীত প্ৰায় 6খন হস্পিটেলৰ আধাৰশিলা জনাই সমষ্টিত হ'ব। 3খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু 3খন চাব চেণ্টাৰৰ আধাৰশিলা হ'ব। অসমত বৰ্তমান চলিত অৱস্থাত থকা 14খন মেডিকেল কলেজৰ পৰা প্ৰত্যেক বছৰ আমি 1700-1800 MBBS ডক্টৰ পাই আছো। মোটামুটি MBBS ডক্টৰৰ নাটনি এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'ব পাৰি আৰু অহা বছৰত স্পেচিয়েলিষ্টৰ নাটনিটো বহুতখিনি কমিব। গোটেই সমাজক স্বাস্থ্যবান কৰি ৰখা এই দায়িত্ব স্বাস্থ্য বিভাগৰ আছে। চিকিৎসাৰ উপৰিও মানুহ আৰু পৰিয়াল কেনেকৈ স্বাস্থ্যবান হৈ থাকে তাৰ ওপৰত স্বাস্থ্য বিভাগে কাম কৰি আছে। এক স্বাস্থ্যবান পৰিয়াল স্বাস্থ্যবান সমাজ গঢ়িব পাৰে আৰু স্বাস্থ্যবান সমাজে স্বাস্থ্যবান ৰাজ্য গঢ়িব। আৰু মানুহ যেতিয়া স্বাস্থ্যবান হৈ থাকে মানৱ সম্পদো ভাল হয়, ৰাজ্যৰ বিকাশত এই ডাঙৰ ভূমিকা স্বাস্থ্যবান সমাজত থাকে।
শ্ৰীসিংহলে আজি ডিব্ৰুগড় জিলাৰ টিংখাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। এই স্বাস্থ্য কেন্দ্ৰটোত বহিৰোগ কক্ষ, জৰুৰীকালীন কক্ষ, পেথ লেবকে ধৰি প্ৰায়বোৰ উন্নতমানৰ সুবিধা উপলব্ধ হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আজি এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে উল্লেখ কৰা অনুসৰি পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰলৈ আহান জনোৱা হৈছে। ইয়াৰ বাবে ফৌজদাৰী আইনৰ অভিজ্ঞ অধিবক্তাৰ এটি দলক বিশেষ লোক অধিবক্তা হিচাপে নিয়োগ কৰাৰ প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ক বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক পদক্ষেপ ল'বলৈ ছাত্ৰ সন্থাই অনুৰোধ জনাইছে। ছাত্ৰ সন্থাই পত্ৰখনত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু বিগত বছৰটোত ৰাজ্য তথা জাতিটোৰ বাবে আটাইতকৈ দুখৰ খবৰ আছিল বুলি উল্লেখ কৰি কয় যে আদালতৰ শুনানি কালত এতিয়া অভিযুক্তসকলৰ প্ৰত্যেকে নিজৰ ৰক্ষাৰ বাবে আগশাৰীৰ অধিবক্তা নিয়োগ কৰা দেখা গৈছে। গতিকে তেনেক্ষেত্ৰত জুবিন গাৰ্গৰ পক্ষত শক্তিশালী অধিবক্তাৰ দল নিয়োগ কৰাৰ সময় আহি পৰিছে বুলি ছাত্ৰ সন্থাই উল্লেখ কৰে। অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত 2025-26 বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়নৰ পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। ধেমাজি লক্ষীপথাৰ, বিষ্ণুপুৰ হাতীগড়কে ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে মুঠ 13টা নতুন পথ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডাঃ পেগুৱে নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দ্বাৰা অনুমোদিত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পথৰ পৰা ফৰেষ্ট গেট বাগিচা সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দি নিৰ্মাণ কৰিবলৈ লৈ পথসমূহে যাতায়াত সুগম কৰি শিক্ষাৰ্থী, খেলুৱৈ তথা জনসাধাৰণক উপকৃত কৰিব বুলি ডাঃ পেগুৱে মন্তব্য কৰে।
এতিয়া মই যিটো ৰাস্তা আধাৰশিলা স্থাপন কৰিলোঁ, এটা খুব গুৰুত্বপূৰ্ণ ৰাস্তা, যিটো ইঞ্জিনিয়াৰিং কলেজৰ পৰা আমাৰ সীমান্তৰ বালিচৰী অঞ্চললৈকে আহিব আৰু বালিচৰীৰ পৰা এটা নতুন এখন দলং, জীয়াদল নদীৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ হ'ব, যাৰ জৰিয়তে আমি নেশ্যনেল বাইপাছটো এভইড কৰি পেলাই আমি জয়ৰামপুৰ নলবাৰী পঞ্চায়তলৈ আমাৰ এটা যোগাযোগ স্থাপন হ'ব আৰু সেই যোগাযোগ স্থাপন হ'লে ব্যৱসায় বাণিজ্য, শিক্ষা দীক্ষাৰ পৰা গোটেই অঞ্চলটো সাংঘাতিক ধৰণে উপকৃত হ'ব। 43 কোটি টকা ব্যয় সাপেক্ষে দলংখনৰ নিৰ্মাণ অতি সোনকালে আৰম্ভ হ'ব।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত আজি শিশুদিন উদযাপন কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কবি সাহিত্যিক পাৰ্থসাৰথি মহন্তই এই শিশুদিন কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। শ্ৰীমহন্তই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে গ্ৰন্থমেলাত শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে এটা দিন উদযাপন কৰাটো অতি আনন্দৰ কথা। শিশুসকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি তেওঁ অভিভাৱকসকলক শিশুৰ মোবাইল আসক্তি দূৰ কৰাৰ বাবে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। আজি শিশুৰ দিনৰ কাৰ্যসূচীৰ বিভিন্ন প্ৰতিযোগিতাত বঁটা লাভ কৰাসকলক অহা 6 জানুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব। আজি অনুষ্ঠানৰ পাছতেই বিয়লি 2 বজাত জন্ম শতবৰ্ষ উপলক্ষে সুদা কণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। হিট নেওচি গ্ৰন্থমেলাৰ বাকৰিত আজিও গ্ৰন্থপ্ৰেমী লোকে ভিৰ কৰিছে। উল্লেখযোগ্য যে 24 ডিচেম্বৰত আৰম্ভ হোৱা গ্ৰন্থমেলাত বৰ্তমানলৈকে প্ৰায় 6 কোটি 30 লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। নৱবৰ্ষৰ আৰম্ভণিতে কাছাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশাব্যঞ্জিক অধ্যায় আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই স্বীকৃতিৰ অধীনত জিলা কাৰ্যসূচী আৰু ব্লক কাৰ্যসূচীৰ যোগেদি লক্ষীপুৰ জিৰ' ৱেষ্ট আনাৰস উদ্ভাৱন প্ৰকল্পৰ বাবে 1 কোটি 64 লাখ টকা আবণ্টন দিয়া হৈছে। ইয়াৰ লগতে লক্ষীপুৰ ব্লকত এবছৰ 3 মাহৰ বাবে আধুনিক জিৰ' ৱেষ্ট আনাৰস উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰা হ'ব। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে আনাৰস আৰু ইয়াৰ উপজাত সামগ্ৰীৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰা, আৱৰ্জনাসমূহৰ পৰিমাণ হ্ৰাস কৰা, মূল্য সংযোজন কৰা, কৰ্মসংস্থাপনৰ সৃষ্টি আৰু পৰিৱেশৰ বহন ক্ষমতা বজাই ৰখা। নীতি আয়োগৰ এই স্বীকৃতিক আদৰণি জনাই বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী তথা লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে কয় যে এই অনুমোদনে আনাৰস খেতি, কৃষকৰ উন্নয়ন আৰু উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিধায়কজনে লগতে এই অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। নগাঁও জিলাৰ কলিয়াবৰৰ কৰিতুলত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী সমাৰোহ আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ডঃ শীলা বৰঠাকুৰ ক্ষেত্ৰত আজি তৃতীয় দিনাৰ প্ৰথম মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ লগতে পন্নী ৰাণী ডেকা কাকতীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। আজিৰ এই সভাতেই সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মন্ত্ৰী কেশৱ মহন্তক কৰ্মযোগীস্মান উপাধি প্ৰদান কৰে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতি যাওঁ বলক পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰী সোণোৱাল উপজাগাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতিয়ালি বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড়ীয়ে পথৰ দাঁতিত ৰখাই থোৱা এখন ব্যক্তিগত বাহনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত 2 জন লোক আহত হোৱাৰ লগতে 4গৰাকী আৰক্ষী আহত হয়। আহত কেইজনক ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজন বৰ্তমান সংকটমুক্ত বুলি আৰক্ষীয়ে জনাইছে। অসম চৰকাৰৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ অধীনত 2025-26 বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত মানাহ বিধানসভা সমষ্টিৰ জালাহ আৰু শিলবাৰী VCDCৰ মুঠ 42টা নামঘৰ আৰু মন্দিৰলৈ কালি চেক বিতৰণ কৰা হয়। ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে জালাস্থিত বিধায়ক সেৱা কেন্দ্ৰত চেকসমূহ বিতৰণ কৰি কয় যে অসম চৰকাৰে অসমৰ বিভিন্ন অঞ্চলৰ ভগ্নপ্ৰায় নামঘৰ আৰু মন্দিৰসমূহ নিৰ্মাণ কৰাৰ অসম দৰ্শন আঁচনিৰ আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত প্ৰতিটো মন্দিৰ আৰু নামঘৰে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। মাজুলীৰ কৰতিপাৰ মিলন নাট্য সমিতিৰ উদ্যোগত আৰু কৰতিপাৰবাসী ৰাইজৰ সহযোগত আজি নাট্য সমিতিৰ প্ৰেক্ষাগৃহত শিক্ষাবিদ হৰেন্দ্ৰনাথ ভঁৰালীৰ ত্যাগ আৰু আদৰ্শ শিক্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মাজুলীৰ শৈক্ষিক উত্তৰণত বিশিষ্ট ভূমিকা পালন কৰা মাজুলী মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক, কৰতিপাৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শিক্ষাবিদ হৰেন্দ্ৰনাথ ভঁৰালীৰ সোঁৱৰণত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানখনিৰ সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ 24,766গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। ধেমাজি আৰু ডিব্ৰুগড়ত মন্ত্ৰী অশোক সিংহলৰ কেইবাটাও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰযোগে আছুৰ চৰকাৰলৈ আহ্বান। আৰু গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আজি 12 দিনাও গ্ৰন্থপ্ৰেমীৰ ভিৰ, বৰ্তমানলৈকে 6 কোটি 30 লাখ টকাৰ কিতাপ বিক্ৰী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।